এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসমৰ গৌৰৱময় ইতিহাস সংৰক্ষণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গুৱাহাটীত শৰাইঘাট ৰণৰ স্মৃতিসৌধ উদ্বোধন। ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি গুৱাহাটীৰ লাচিতঘাটত ব্ৰহ্মপুত্ৰ দ্বীপ স্তম্ভৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কাৰ্যসূচী। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি। ধেমাজিত আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি ভাৰত আৰু ইংলেণ্ড মুখামুখি। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। এতিয়া শুনক বিতং বাতৰি। অসমৰ ইতিহাস সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গুৱাহাটীত কালি শৰাইঘাট ৰণৰ স্মৃতিসৌধ উদ্বোধন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই স্মৃতিসৌধ উদ্বোধন কৰাৰ লগতে পাণবজাৰত ব্ৰহ্মপুত্ৰ নদীপাৰ উদ্যানৰ সম্প্ৰসাৰণ কাৰ্যৰো আধাৰশিলা স্থাপন কৰে। স্মৃতিসৌধ উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শৰাইঘাটৰ ৰণৰ 132গৰাকী বীৰৰ নাম খোদিত তথা ঐতিহ্যবাহী আহোম স্থাপত্যৰ আৰ্হিত নিৰ্মিত এই সৌধে গৌৰৱময় ইতিহাস নৱপ্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ উপৰি গৱেষণাৰ সমলো প্ৰদান কৰিব। সাঁচিপাতৰ পুথিত পোৱা তথ্যৰ ভিত্তিত বীৰ লাচিত বৰফুকনক বিভিন্ন ধৰণে সহায় কৰা বীৰসকলৰ তথ্য এই স্থানত সংলগ্ন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। স্মৃতিসৌধটোৱে সেই সময়ৰ আহোম শাসন ব্যৱস্থা, যুদ্ধৰ প্ৰস্তুতি, স্বকীয় পৰম্পৰা, জাতি জনগোষ্ঠীৰ ইতিহাস সম্পৰ্কেও সমল দিব বুলি তেওঁ কয়। এই স্থানৰ পৰাই উত্তৰ প্ৰজন্মই শৰাইঘাট ৰণৰ অকথিত বীৰগাথা সম্পৰ্কে অৱগত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
শৰাইঘাট ৰণখন যে এক কালেক্টিভ এফৰ্ট আছিলে, স্বৰ্গদেউ চক্ৰধৰ সিংহ, উদয়াদিত্য সিংহ, আটন বুঢ়াগোহাঁই, লাচিত বৰফুকন, মিৰি সন্দিকৈ, ৰাণী ৰজা পৰ্যন্ত, এই গোটেই ইতিহাসবিলাক আমাৰ চৰ্চাৰ বাহিৰত আছিলে। আজি আমি সাঁচিপাতৰ পৰা এই নামসমূহ উদ্ধাৰ কৰি ৰণস্মৃতি স্তম্ভত আমি খোদিত কৰিছো, আৰু এই ৰণস্মৃতি স্তম্ভত খোদিত নামসমূহ দেখিলে আমি এইটো বুজিব পাৰি যে বাঘ হাজৰিকাৰ দৰে কাল্পনিক নামৰ সংযোজনেৰে লাচিত বৰফুকনৰ যুদ্ধখনৰ ইতিহাসটো তাক সামহাও ডাইভাৰ্ট কৰাৰ বাবে এটা প্ৰচেষ্টাও চলিছিল। এই গোটেই নামবোৰ অথেণ্টিক নাম, আহোম বুৰঞ্জীৰ পৰা লোৱা নাম, আৰু এই নামবিলাকত ক'তো বাঘ হাজৰিকাৰ নামটো উল্লেখ নাছিলে। এতিয়া আমি নতুনকৈ গৱেষণা কৰিব পাৰি যে বাঘ হাজৰিকাৰ নামটো কোনে সোমোৱালে, কিয় সোমালে।
ইপিনে কালি আধাৰশিলা স্থাপন কৰা ব্ৰহ্মপুত্ৰ নদীপাৰ প্ৰকল্পৰ তৃতীয় পৰ্যায় সম্পূৰ্ণ হৈ উঠিলে পৰ্যটক আৰু স্থানীয় নাগৰিকৰ বাবে আকৰ্ষণীয় বিনোদন কেন্দ্ৰ হৈ উঠিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পুৰণি বাসভৱনটো ঐতিহ্য ক্ষেত্ৰ হিচাপে সংৰক্ষণ কৰি ইয়াক বস্ত্ৰ সংগ্ৰহালয় হিচাপে গঢ়ি তোলা হ'ব বুলি উল্লেখ কৰে। তেওঁ কয় যে বাসভৱনটোৰ পিছফালেৰে ব্ৰহ্মপুত্ৰৰ কাষেৰে নদীপাৰ উদ্যানখন সংযোগ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি গুৱাহাটী মহানগৰৰ যানজট নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ হিচাপে ভৰলুমুখৰ দীনেশ গোস্বামী উৰণ সেতুখন উদ্বোধন কৰে। লোক নিৰ্মাণ বিভাগ আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ উদ্যোগত মুঠ 99 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উৰণ সেতুখনে ৰেল লাইনৰ ওপৰেৰে নিৰৱচ্ছিন্নভাৱে যান বাহনৰ চলাচল সুনিশ্চিত কৰাৰ উপৰি ৰেল ক্ৰছিঙত দুৰ্ঘটনা তথা বায়ু আৰু শব্দ প্ৰদূষণ হ্ৰাস কৰিব। এই সেতুখনে মাছখোৱা শান্তিপুৰৰ লগতে শ্লুইছ গেটক সংযোগ কৰিছে। ভৰলুমুখৰ সোণাৰাম খেলপথাৰত কালি সন্ধিয়া এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি আৰু পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাও অংশ লয়। ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন। অসমৰ খালী হ'বলগীয়া 3খন আসনৰ ভিতৰত 2খনৰ বাবে বিজেপিৰ তেৰচ গোৱালা আৰু যোগেন মোহনে আজি মনোনয়ন দাখিল কৰিব বুলি জানিব পৰা গৈছে। অৱশ্যে তৃতীয়খন আসনৰ বাবে এই পৰ্যন্ত প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হোৱা নাই। বিৰোধী পক্ষইও প্ৰাৰ্থী সন্দৰ্ভত কোনো কথা স্পষ্ট কৰা নাই। উল্লেখযোগ্য যে 16 মাৰ্চত অসমসহ অন্যান্য ৰাজ্যত খালী হ'বলগীয়া ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি গুৱাহাটীৰ লাচিতঘাটত ব্ৰহ্মপুত্ৰ দ্বীপ স্তম্ভৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা হ'ব। নদী পৰ্যটনৰ সবলীকৰণ আৰু বহনক্ষম বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে তথা 84 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিব লোৱা এই প্ৰকল্প বগীবিল, পাণ্ডু, বিশ্বনাথ ঘাট আৰু শিলঘাটক সামৰি ল'ব। এই দ্বীপ স্তম্ভই ব্ৰহ্মপুত্ৰৰে সুৰক্ষিত আৰু নিৰৱচ্ছিন্ন জাহাজ চলাচল, ৰাষ্ট্ৰীয় জলপথ 2ৰ যাত্ৰী আৰু মালবাহী জাহাজৰ চলাচল বৃদ্ধি, নদী ক্ৰুজ পৰ্যটন তথা স্থানীয় উদ্যমিতাৰ প্ৰসাৰ, কৰ্মসংস্থাপন সৃষ্টি আদি সুনিশ্চিত কৰিব। আজিৰ এই আধাৰশিলা স্থাপন কাৰ্যসূচীত অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্ল বৰুৱা আৰু চৰণ বড়োৰ লগতে সাংসদ বিজুলী কলিতা মেধি তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যও উপস্থিত থকাৰ কথা। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ সকলো ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পাইছে। ভোটদাতা ৰাইজক আকৰ্ষণ কৰাৰ বাবে বিভিন্ন ৰাজনৈতিক দলে ভিন ভিন কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। ইপিনে কেইবাটাও দলে প্ৰাৰ্থীৰ প্ৰথম তালিকাও প্ৰকাশ কৰিছে। মিত্ৰতা কেন্দ্ৰিক সংঘাতৰ বাবে কংগ্ৰেছ আৰু ৰাইজৰ দলে পৃথকে পৃথকে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। কংগ্ৰেছে ইতিমধ্যে আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে 42 গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। সেই অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ যোৰহাটৰ, মীৰাবৰ ঠাকুৰ দিছপুৰৰ প্ৰাৰ্থী হ'ব। ৰাতুল পাটোৱাৰীক টিহু, অশোক শৰ্মাক নলবাৰীত টিকট প্ৰদান কৰা হৈছে। বিনন্দ কুমাৰ শইকীয়াক চিপাজাৰত আৰু জাকিৰুদত বুবুল দাস, হাজু শুৱালকুছিত নন্দিতা দাস হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী। দলটোৰ শীৰ্ষ নেতৃত্বই নাহৰকটীয়াত প্ৰণতি ফুকন, মাজুলীত ইন্দ্ৰনীল পেগু, টিয়কত পল্লৱ শইকীয়া গগৈ, শিলচৰত অভিজিৎ পল, বোকাজানত ৰতন ইংটিক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইপিনে ৰাইজৰ দলেও আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে 11 জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। এই অনুসৰি ৰমেন চন্দ্ৰ বৰঠাকুৰে জালুকবাৰীত, ডঃ জ্ঞানেশ্বী বৰাই মৰিয়নী সমষ্টিত, লক্ষ্যজ্যোতি গগৈয়ে ডিগবৈত, আজিজুৰ ৰহমানে দলগাঁৱত আৰু মেহবুব মুক্তাৰে ধিং সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত কালি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই জনোৱা অনুসৰি অহা 10-12 মাৰ্চৰ ভিতৰত বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।
আমাৰ ৰাজ্যিক বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠক আজি অনুষ্ঠিত হ'ল আৰু ইতিমধ্যে আমাৰ দলৰ যি পৰম্পৰা, সেই পৰম্পৰা অনুসৰি আমি 3 জনীয়া আৰু 5 জনীয়া 2টা পেনেল আমি প্ৰস্তুত কৰিলোঁ আৰু কাইলৈ আমি এই পেনেল কেন্দ্ৰীয় নিৰ্বাচন সমিতিলৈ প্ৰেৰণ কৰিম আৰু আমি আশা কৰিছোঁ 10-12ৰ ভিতৰত হয়তো মাননীয় ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াৰ উপস্থিতিত, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি নেতৃত্বত নিৰ্বাচন বা পাৰ্লিয়ামেণ্টেৰী বৰ্ডৰ যি মিটিং হয়, এই মিটিঙত আমাৰ প্ৰাৰ্থী তালিকা চূড়ান্ত ৰূপ পাব আৰু আমি যিমান সোনকালে পাৰোঁ আমাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিম।
উল্লেখযোগ্য যে কংগ্ৰেছৰ 3জন নিলম্বিত বিধায়কক্ৰমে কমলাক্ষদেৱ পুৰকায়স্থ, শশীকান্ত দাস আৰু বসন্ত দাসে আজি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম গণ পৰিষদৰ সৈতেও বিজেপিৰ নিৰ্বাচন কেন্দ্ৰিক বুজাপৰা শীঘ্ৰে সম্পন্ন হ'ব। তেওঁ লগতে BPF আৰু UPPL দলকো নিজৰ মাজতে আলোচনা কৰি সিদ্ধান্ত ল'বলৈ কোৱা হৈছে বুলি উল্লেখ কৰে। BPF দলৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই দলটোৱে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
হেৰা, তুমি কত আছা? গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলি থৈ গলো নেকি? ৰবাৰ বা বন্ধ কৰি দিওঁ?
আগতে দৰজা খিৰিকিবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
পিছৰ ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077 অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
এই মাটিতেই জন্ম, ইয়াতেই জীৱন, তথাপি নাছিল মান, এতিয়া আহিল বসুন্ধৰা, আলু ভূমিৰ অধিকাৰ আৰু সন্মান।
মিছন বসুন্ধৰাৰ অধীনত অসমৰ লাখ লাখ ভূমিহীন পৰিয়ালে লাভ কৰিছে ভূমিৰ পট্টা আৰু সমাধান হৈছে ভূমি লেনদেনৰ সৈতে জড়িত বহু সমস্যাৰ।
তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসমৰ দ্বাৰা প্ৰচাৰিত।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077 অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
ধেমাজিত আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা উলিওৱা হ'ব। গোগামুখৰ পৰা এই যাত্ৰা ধেমাজি চিচিবৰ গাঁও হৈ জোনাই বিধানসভা সমষ্টিত অন্ত পৰিব। এই উপলক্ষে কালি বিজেপিৰ ধেমাজি জিলা সমিতিৰ কাৰ্যালয়ত মন্ত্ৰী ডাঃ অনুজ পেগুৱে, সাংসদ প্ৰদান বৰুৱা প্ৰমুখ্যে বিজেপি মিত্ৰজোঁটৰ জিলা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে এখন সংবাদমেলত ভাগ লয়। ডাঃ পেগুৱে উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ ধাৰা অব্যাহত ৰখাৰ বাবে এই যাত্ৰাত সকলো নাগৰিকক অংশগ্ৰহণ কৰিবলৈ আহান জনায়। জন আশীৰ্বাদ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত ধেমাজি আৰক্ষীয়ে যান বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ধেমাজি গোগামুখ লখিমপুৰ অভিমুখী জোনাই আৰু চিলাপথাৰ ফালৰ পৰা অহা বাহনসমূহ পুৱা 8 বজাৰ পৰা কলাজান ঢকুৱাখানা সংযোগী পথেৰে যাবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে গোগামুখৰ পৰা ধেমাজি জোনাই আৰু চিলাপথাৰলৈ যোৱা বাহনসমূহক ঢকুৱাখানা পথ ব্যৱহাৰ কৰিবলৈ আহান জনোৱা হৈছে। ইপিনে আশীৰ্বাদ যাত্ৰাৰ অংশগ্ৰহণৰ বাবে অহা লোকসকলক তেওঁলোকৰ বাহনসমূহ আন্তঃজিলা বাছ স্থানত ৰাখিবৰ বাবে কোৱা হৈছে। আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত ভাৰত আজি ইংলেণ্ডৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7 বজাত মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। কালি প্ৰথমখন ছেমিফাইনেলত ফিল এলেনৰ অপৰাজিত 17 ৰানৰ সহায়ত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক 9 উইকেটত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই বান্ধি দিয়া 170 ৰানৰ লক্ষ্য নিউজিলেণ্ডে এটা উইকেট হেৰুৱাই অনায়াসে 12 অভাৰ 5টা বলত বিজয় লক্ষ্যত উপনীত হয়। ইয়াৰ আগেয়ে নিউজিলেণ্ডে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ফিন এলেনক প্লেয়াৰ অব দ্য মেচৰ ট্ৰফী প্ৰদান কৰা হয়। আজি বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত নিউজিলেণ্ডৰ মুখামুখি হ'ব। এতিয়া গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সাম্প্ৰতিক পৰিস্থিতি, সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা, বিভিন্ন দলৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ, ভাৰতত ইন্ধনৰ নাটনি আশংকা, ৰাজ্যজুৰি আনন্দ উৎসাহেৰে দৌল উৎসৱ পালন আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে স্থান লাভ কৰিছে। ইয়াৰে মধ্যপ্ৰাচ্যৰ যুদ্ধ তথা ইয়াৰ প্ৰভাৱ সম্পৰ্কে বাতৰিটো আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতে বাতৰিটোৰ মহাযুদ্ধ মুহূৰ্তে মুহূৰ্তে ইছলামিক ৰাষ্ট্ৰৰ আকাশত, আমেৰিকা ইজৰাইলৰ যুদ্ধ বিমানৰ গৰ্জন, ইৰাণতে নিহত সহস্ৰাধিক শিৰোনাম দিছে। একেটা বাতৰি দৈনিক জনভূমি কাকতৰ শিৰোনাম, ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানীৰ পাছতে চীনেও ব্যক্ত কৰিলে আনুষ্ঠানিক প্ৰতিক্ৰিয়া, তৃতীয় বিশ্বযুদ্ধৰ আশংকা ঘনীভূত, আৰু দ্য আছাম ট্ৰিবিউনৰ কাকতৰ শিৰোনাম, ইউ এছ ইজৰাইল এয়াৰ ষ্ট্ৰাইকছ হিট তেহৰাণ আদাৰ চিটিজ। অসম বিধানসভাৰ আসন্ন নিৰ্বাচনকো আজি কাকতসমূহে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। আমাৰ অসম কাকতে যোৰহাটত গৌৰৱ, বিজেপিত বিভ্ৰান্তি, কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ পৰিয়ালবাদৰ অভিযোগ শিৰোনামেৰে, আৰু নিয়মীয় বাৰ্তা কাকতে বংশবাদ পৰাজিত প্ৰাৰ্থীক লৈ ভোট যুদ্ধত কংগ্ৰেছ শিৰোনামেৰে এই বাতৰি আজি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ। এতিয়া শুনক বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 17 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম আৰু মিজোৰামৰ কিছু কিছু অঞ্চলত পাতলীয়া বৰষুণ আৰু অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে বতৰ শুকান হৈ থকাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। এতিয়া প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। অসমৰ গৌৰৱময় ইতিহাস সংৰক্ষণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গুৱাহাটীত শৰাইঘাট ৰণৰ স্মৃতিসৌধ উদ্বোধন। ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি গুৱাহাটীৰ লাচিতঘাটত ব্ৰহ্মপুত্ৰ দ্বীপ স্তম্ভৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কাৰ্যসূচী। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি। ধেমাজিত আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আৰু আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি ভাৰত আৰু ইংলেণ্ড মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 11 বজাত শুনিবলৈ পাব।